Iya, akak Bani. Bateri kuisu, Onkur Jyoti Sharmae. Etiar pradhan bateri humuhol. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে বিগত 11 বছৰত বিহাৰৰ সমৃদ্ধি আৰু দ্ৰুত প্ৰগতিৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বিকাশৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি উৰিষ্যাত 18,600 কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংস্থা চমুকৈ নাফেডে অচিৰে কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰত্যক্ষভাৱে আহৰণ কৰিব। ইজৰাইল আৰু ইৰাণৰ মাজত আজি অষ্টম দিনেও ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত আছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ আজি হেডিংলিত আৰম্ভ হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে বিগত 11 বছৰত বিহাৰৰ সমৃদ্ধি আৰু দ্ৰুত প্ৰগতিৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বিকাশৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। বিহাৰৰ চিয়ানৰ এখন ৰাজহুৱা জনসভাত সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে NDA চৰকাৰে বিহাৰৰ উন্নয়নৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে আৰু অনাগত দিনত ভালেমান পদক্ষেপ হাতত লোৱা হ'ব। শ্ৰীমোদীয়ে কয় যে NDA চৰকাৰে সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে কাম কৰি থকাৰ বিপৰীতে কংগ্ৰেছ আৰু RJDয়ে মাথো পৰিবাৰ কা সাথ পৰিবাৰ কা বিকাশ মন্ত্ৰৰে ৰাজনীতি কৰিছে। তেওঁ কয় যে বিহাৰৰ বিৰোধী দলসমূহে বিহাৰৰ উন্নয়ন আৰু বিনিয়োগৰ বিপক্ষে কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিৰোধী দলসমূহে সংবিধানৰ প্ৰণেতা বাবা চাহেব ডঃ BR আম্বেদকাৰৰ প্ৰতি অলপতে অপমানসূচক মন্তব্য কৰাৰ কথাই তেওঁলোকৰ সংবিধান প্ৰণেতাগৰাকীৰ প্ৰতি আস্থা নথকাৰ কথা প্ৰতিফলিত কৰে। শ্ৰীমোদীয়ে লগতে কয় যে বিৰোধী দলে এই ক্ষেত্ৰত ক্ষমা নোখোজে কাৰণ তেওঁলোকে কেতিয়াও দলিত মহাদলিত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰে। শ্ৰীমোদীয়ে লগতে অভিযোগ কৰি কয় যে কংগ্ৰেছ আৰু RJDয়ে বহিৰাগত লোকক বিহাৰলৈ আমন্ত্ৰণ কৰি আনিছিল কিন্তু নীতিশ কুমাৰৰ নেতৃত্বৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰখনে বিহাৰৰ যুৱ প্ৰজন্মৰ সামৰ্থক অধিক অগ্ৰাধিকাৰ দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ অৱনীতিৰ বাবে পূৰ্বৰ চৰকাৰক সমালোচনা কৰি জনসাধাৰণক পুনৰতে এনে চৰকাৰক ক্ষমতাত অধিষ্ঠিত নকৰিবলৈ আহ্বান জনায়। শ্ৰীমোদীয়ে কয় যে যুৱ প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণ এই ক্ষেত্ৰত সতৰ্ক হোৱা উচিত। ৰাজ্যখনৰ মৰহুৱাৰ লোকোমটিভ কাৰখানাত নিৰ্মাণ কৰা ৰেলৰ ইঞ্জিন পশ্চিম আফ্ৰিকাৰ দেশ গিনিলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰি শ্ৰীমোদীয়ে এয়া বিহাৰৰ জনসাধাৰণৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে। অলপতে সম্পন্ন কৰা বিদেশ ভ্ৰমণৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে উন্নত দেশসমূহে ভাৰতৰ দ্ৰুত বিকাশত আশ্চৰ্য প্ৰকাশ কৰিছে আৰু বিশ্বৰ তৃতীয় অৰ্থব্যৱস্থাৰ দেশত পৰিগণিত হোৱাৰ বাবে ভাৰতক শুভেচ্ছা জনাইছে। তেওঁ কয় যে বিগত 11 বছৰত দেশত 25 কোটি জনসাধাৰণ দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু ইয়াৰে 3 কোটি 75 লাখ লোক বিহাৰৰ। শ্ৰীমোদীয়ে কয় যে আজি পতাকা জোকাৰি মুকলি কৰা পাটলিপুত্ৰ গোৰখপুৰ বন্দে ভাৰত এক্সপ্ৰেছে উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল কুশীনগৰ আৰু বিহাৰৰ মাজত পৰ্যটনৰ বিকাশ সাধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ ভুৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত ৰাজ্যপাল হৰিবাবু কাম্ভাপতি আৰু মুখ্যমন্ত্ৰী মোহন শৰণ মাঝীয়ে আদৰণি জনায়। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমানবন্দৰৰ পৰা জনতা মৈদানলৈ এটা ৰোডশ্বত অংশগ্ৰহণ কৰে। হাজাৰ হাজাৰ জনসাধাৰণে তেওঁক তিৰংগা পতাকা জোকাৰি আদৰণি জনায়। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে BJPয়ে চৰকাৰ গঠন কৰাৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকি জনসাধাৰণক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত 18,600 কোটিৰো অধিক টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংস্থা চমুকৈ নাফেডে অচিৰে কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰত্যক্ষভাৱে আহৰণ কৰিব। ইয়াৰ ফলত কৃষিজাত সামগ্ৰী আহৰণৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী নোহোৱা হ'ব। মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষৰ সৈতে সংগতি ৰাখি আয়োজিত ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। ইয়াৰ ফলত কৃষকসকল লাভান্বিত হ'ব আৰু তেওঁলোকে উচিত মূল্য লাভ কৰিব বুলি শ্ৰীশ্বাহে আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে অচিৰে সমবায় আৰ্হিৰে এটা বীমা কোম্পানী খুলিব। গৃহমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশত 2 লাখ নতুন প্ৰাথমিক কৃষি ঋণ সমিতি গঠন কৰা হ'ব বুলি জানিবলৈ দিয়ে। শ্ৰীশ্বাহে পৰৱৰ্তী 10 বছৰত বৃহৎ সমবায় প্ৰতিষ্ঠানসমূহে ৰপ্তানি, জৈৱিক খাদ্যশস্য আৰু বীজৰ এই 3টা মূল ক্ষেত্ৰত কৃষকসকলৰ সমৃদ্ধিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি অৱগত কৰে। অনুষ্ঠানত 5বিধ নাফেড সামগ্ৰী মুকলি কৰা হয় আৰু কৃষিজাত সামগ্ৰী উৎপাদন কৰা 5টা কোম্পানীৰ প্ৰতিনিধিক আবণ্টিত অনুদান বিতৰণ কৰা হয়। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি কৈছে যে হাজাৰ বছৰ ধৰি ভাৰতৰ মাটিত সমবায় ধাৰণা অব্যাহত আছে। তেওঁ কয় যে ভাৰতৰ ধমনীৰ মাজেৰে সকলোৰ বাবে জনকল্যাণমূলক কাম অব্যাহত আছে আৰু এই ক্ষেত্ৰত সমবায়ৰ এটা বিশেষ গুৰুত্ব আছে। মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষৰ সৈতে সংগতি ৰাখি আয়োজিত ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীচৌহানে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা ভালেমান আঁচনিৰ কথা উল্লেখ কৰি ইয়াৰ ফলত কৃষিৰ আয় বৃদ্ধি, কৃষিৰ লগত জড়িত উদ্যোগসমূহৰ জৰিয়তে কৃষকৰ সমৃদ্ধি আৰু বহনক্ষম কৃষি পদ্ধতিৰ জৰিয়তে জৈৱ বৈচিত্ৰ্যৰ ক্ষমতা ৰক্ষা আদি কৰিব পৰা গৈছে বুলি প্ৰকাশ কৰে। তেওঁ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলৰ প্ৰতি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ দেশৰ খাদ্য সুৰক্ষা, কৃষকৰ আয় বৃদ্ধি, নাগৰিকসকলৰ বাবে পৰিপুষ্টিজনিত খাদ্য আৰু সুস্বাস্থ্য ধৰি ৰখাৰ ক্ষেত্ৰত পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইজৰাইল আৰু ইৰাণৰ মাজত আজি অষ্টম দিনাও ক্ষেপণাস্ত্ৰৰ আক্ৰমণ অব্যাহত আছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগাছিয়ে সংঘাতজৰ্জৰ পৰিস্থিতি অব্যাহত থকাৰ মাজতে জেনেভাত জাৰ্মানী, ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰীকেইগৰাকীক সাক্ষাৎ কৰিব। সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি ইউৰোপৰ তিনিখন দেশৰ মন্ত্ৰীকেইগৰাকীয়ে ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পূৰ্বে ইউৰোপীয় সংঘৰ শীৰ্ষ কূটনীতিবিদ তথা জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ জাৰ্মানীৰ স্থায়ী প্ৰতিনিধি কাজা কাল্লাছক সাক্ষাৎ কৰিব। আজি পুৱাৰ ভাগত ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত দক্ষিণ ইজৰাইলৰ বিৰছেবাত কমেও 5 লোক আহত হয়। ইফালে ইজৰাইলৰ বিমান বাহিনীয়ে মধ্য আৰু পশ্চিম ইৰাণত কেইবাটাও সামৰিক আন্তঃগাঁথনিত আক্ৰমণ চলায়। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে দেশখনৰ যুঁজাৰু বিমানসমূহে ইৰাণৰ টাইবেৰিয়াছ আৰু কেৰমানছা অঞ্চলত ক্ষেপণাস্ত্ৰ ভঁৰাল ধ্বংস কৰিছে বুলি ঘোষণা কৰিছে। আনহাতে ইৰাণৰ ৰাজধানী তেহৰাণত কেইবাহাজাৰ লোকে ইজৰাইলৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে অষ্ট্ৰেলিয়া, শ্লোভাকিয়া আৰু চেক গণৰাজ্যই তেহৰাণৰ পৰা তেওঁলোকৰ দূতাবাস খালী কৰিছে। ভাৰতীয় নৌসেনাৰ জাহাজ INS টেগ, মৰিছাছৰ ৰাষ্ট্ৰীয় উপকূলৰক্ষী বাহিনী NCGৰ জাহাজ আৰু বিমানৰ সৈতে মৰিছাছৰ একচেটীয়া অৰ্থনৈতিক অঞ্চল যৌথ নিৰীক্ষণ কৰিবলৈ মৰিছাছৰ পোৰ্ট লুইছত উপস্থিত হৈছে। 22 দক্ষিণ পশ্চিম ভাৰত মহাসাগৰীয় অঞ্চলত জাহাজখনে অভিযান চলাব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে জাহাজখনত কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষত যৌথ যোগ শিবিৰ অনুষ্ঠিত হ'ব। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাক্ষণত নেপালৰ ভাৰতীয় দূতাবাসে আজি পোখৰাৰ ফেৱা লেক ছাইডত যোগ শিবিৰৰ আয়োজন কৰে। ফেৱা হ্ৰদ নেপালৰ জনপ্ৰিয় পৰ্যটনস্থলী আৰু হ্ৰদৰ মাজত অৱস্থিত তাল ভৈৰৱী মন্দিৰলৈ নাও চলিয়াৰ সুবিধা আছে। বৰফেৰে আবৃত পাহাৰ, জলপ্ৰপাত, নৈ আদিৰে আগুৰি থকা পোখৰা নেপালৰ পৰ্যটন ৰাজধানী। এই যোগ শিবিৰত শ যোগ অনুৰাগীয়ে অংশগ্ৰহণ কৰে। ছৌদি আৰৱত থকা ভাৰতীয় দূতাবাসে ছৌদি যোগ সমিতি আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সহযোগত কাইলৈ 11 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিব। ৰিয়াদৰ প্ৰিন্স ফৈচাল বিন ফাহাদ স্পৰ্টছ চিটি ষ্টেডিয়ামত হ'বলগীয়া অনুষ্ঠানত ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান পাব্লিক স্কুল আৰু আল আলিয়া ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইফালে কাটাৰত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় ক্ৰীড়াকেন্দ্ৰৰ সহযোগত কাইলৈ দোহাৰ আইডিয়েল ইণ্ডিয়ান স্কুলত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5 শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ আজি হেডিংলিত আৰম্ভ হৈছে। ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকে টছত জিকি ভাৰতৰ অধিনায়ক শুভমান গিলক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰতৰ হৈ অপেনাৰ দ্বয় কে এল ৰাহুল আৰু এছ এছ চি জয়ছোৱালে দলৰ হৈ দীৰ্ঘ আৰম্ভণি কৰে আৰু প্ৰথম উইকেটৰ যুটীত 91 যোগ দিয়ে। কে এল ৰাহুল 42 কৰি কাৰ্চৰ বলত জ'ৰ ৰুটৰ হাতত কেচ দি আউট হয়। আজি টেষ্ট অভিষেক ঘটা সাই সুদৰ্শনে মাত্ৰ 4 বল খেলি কোনো ৰাণ নকৰাকৈ ষ্টকৰ সৈয়দ স্মিথৰ হাতত কেচ দি আউট হয়। ভোজন বিৰতিৰ পৰলৈকে ভাৰতে প্ৰথম ইনিংছত 2 বিনিময়ত 92 সংগ্ৰহ কৰে। ভোজন বিৰতিৰ পাছত খেল পুনৰ আৰম্ভ হৈ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 2 বিনিময়ত 145 সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে বিগত 11 বিহাৰৰ সমৃদ্ধি আৰু দ্ৰুত প্ৰগতিৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বিকাশৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি উৰিষ্যাত 18,600 অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংস্থা চমুকৈ নাফেডে অচিৰে কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰত্যক্ষভাৱে আহৰণ কৰিব। ইজৰাইল আৰু ইৰাণৰ মাজত আজি অষ্টম দিনাও ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত আছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5 শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ আজি হেডিংলিত আৰম্ভ হৈছে। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 8 শুনিবলৈ পাব।